এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যখনৰ শিক্ষাখণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্ৰধানমন্ত্ৰী ৰাজহুৱা প্ৰশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডঃ ওম প্ৰকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা সেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰি ৰাজ্যৰ বিদ্যালয়সমূহত সমতা ৰক্ষা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে শিক্ষা সেতু এপৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি সমগ্ৰ শিক্ষা অভিযানৰ দলটোলৈ অভিনন্দন জনাইছে। এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমৰ শিক্ষাখণ্ডক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে সদিচ্ছাক অধিক দৃঢ় কৰি তুলিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানতে কালি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাললৈ প্ৰশাসনীয় দিশত গ্ৰহণ কৰা উল্লেখনীয় ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষতা বঁটা আগবঢ়োৱা হয়। জিলাসমূহৰ সামগ্ৰিক উন্নয়ন শাখাত দেশৰ ভিতৰতে তিনিচুকীয়া জিলা প্ৰশাসনে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৰ্ষ বঁটা লাভ কৰে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ আয়ুক্তগৰাকীয়ে বিগত বৰ্ষত প্ৰশাসনিক দিশত তেওঁৰ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা লাভ কৰিছিল। জিলাখনত জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত লোৱা উদ্ভাৱনীমূলক পদক্ষেপৰ বাবে যোৱা মাৰ্চত দেশৰ এখন আগশাৰীৰ কাকতে সুপ্ৰশাসনৰ বাবে দেশৰ অন্যতম জিলা দণ্ডাধীশ হিচাপেও তেওঁ সন্মানিত কৰিছিল। আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে 1970 চনৰ পৰা আজিৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটো বিশ্বত মানৱ জাতিৰ সামূহিক প্ৰভাৱৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে চিন্তা চৰ্চা কৰাৰ দিন। এইবেলি বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ বিষয়বস্তু হ'ল আমাৰ শক্তি, আমাৰ গ্ৰহ। বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ 55 বছৰ পূৰ্ণ হোৱাৰ দিনটো আজি বিশ্বৰ 192খন দেশ আৰু জনসাধাৰণে অংশ ল'ব বুলি আশা কৰা হৈছে। বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিনন্দীয়া পৃথিৱীৰ সুৰক্ষাৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈ ৰাজ্যৰ জনসাধাৰণক সামাজিক মাধ্যম এক্সৰ জৰিয়তে আহ্বান জনাইছে। নিজৰ বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কৈছে যে এগৰাকী সচেতন নাগৰিক হিচাপে এখন প্ৰদূষণমুক্ত, স্বচ্ছ আৰু সেউজীয়া বহনক্ষম ধৰা গঢ়িবলৈ প্ৰত্যেকেই দৃঢ় সংকল্পবদ্ধ হলেহে এই সুন্দৰ ধৰণীখন সকলোৰে বাবে বাসোপযোগী হৈ ৰ'ব। অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম আৰু উত্তৰ পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাই বিখ্যাত গল্ডেন পগৰাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। কালি ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনে এই অভিৱৰ্তন উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত গুৱাহাটীস্থিত ভূটানৰ কনচল জেনেৰেল জিগমে থিনলে নামগিয়াল, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক অভিজিৎ হালদাৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। কালি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ পূবৰ কলা সংস্কৃতি আৰু ইতিহাস সন্দৰ্ভত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বিষয়ক 3খন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত কম্বোডিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভূটানৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ বৌদ্ধ ভিক্ষুসকলে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ গৱেষক ছাত্ৰ তথা নলবাৰীৰ বেলধৰৰ সন্তান মৃগাংক বৰ্মনক এছিয়াৰ অন্যতম কৃষি সন্মিলন আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি দিয়া হৈছে। এই সন্মিলনত বিশ্বৰ নানা দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী, গৱেষক, অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চলিত বছৰৰ ছেপ্টেম্বৰত থাইলেণ্ডৰ বেংককত হ'বলগীয়া এই সন্মিলনত বিশ্বৰ কৃষি গৱেষণাৰ অগ্ৰগতি, খাদ্য সুৰক্ষাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত সন্মিলনত মৃগাংক বৰ্মনে নিজৰ গৱেষণা পত্ৰ উপস্থাপনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কৃষি ব্যৱস্থাত আলোকপাত কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে কলকাতা নাইট ৰাইডাৰ্ছক 39 ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ চলিত সংস্কৰণত নিজৰ ষষ্ঠ বিজয় সাব্যস্ত কৰে। এখন 99 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি কলকাতা দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 159 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি গুজৰাট টাইটানছে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 198 ৰান কৰে। এই জয়ৰ সুবাদত গুজৰাট টাইটানছে মুঠ 12 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।